২৭ নম্বৰ পুতুক একজন নয়া ব্যক্তি একজন বিশ্বাসী খ্ৰীষ্টলা অনুগামী যীশুখ্ৰীষ্ট একজন নয়া ব্যক্তি আৰু ঈশ্বৰৰ বাক্য পালনকাৰী হয়। ঈশ্বৰৰ ওলা পাপ ক্ষমা দিয়াৰ কাৰণে একজন বিশ্বাসীৰে ব্যৱচাৰ নাকৰে, যুদ্ধ নাকৰে, স্বৰ নাকৰে, দেহ পূজাও নাকৰে আৰু মূৰ্তি পূজাও নাকৰে। পাপ আত্মা পবিত্ৰ আত্মা একজন বিশ্বাসীকে নিথা পত্নী জীয়ে থকা তৰি মন ঘূৰি ভালা কাম কৰিব গণ শক্তি দিয়ে।